এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ শতকৰা হাৰ 75.7%, উত্তীৰ্ণৰ হাৰত চিৰাং জিলা শীৰ্ষস্থানত, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ব্যাপক হাৰত প্ৰচাৰ অভিযান, কাইলৈ জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহৰ শিলচৰত ৰোড শ্বত অংশগ্ৰহণ, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত 25টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰে ইভিএমসমূহ ৰখাৰ ব্যৱস্থা গ্ৰহণ, ভোটগ্ৰহণ আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে সভা মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত নিৰ্বাচন আয়োগৰ বাধা আৰোপ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ 419,078 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 317,317 পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। পৰীক্ষাৰ্থীসকলৰ 105,873 প্ৰথম বিভাগ, 150,764 দ্বিতীয় বিভাগ আৰু 60,680 তৃতীয় বিভাগ লাভ কৰে। সামগ্ৰিকভাৱে 75.7% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ফলাফল অনুসৰি যোৰহাটৰ অনুৰাগ দলৈয়ে 593 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। একেদৰে বিশ্বনাথ চাৰিআলিৰ ঝৰ্ণা শইকীয়াই 590 নম্বৰেৰে ৰাজ্যৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰে। আনহাতে মাজুলীৰ মানস প্ৰতিম শইকীয়া, বৰপেটাৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ দেৱাশ্ৰী কাশ্যপে 588 নম্বৰেৰে ৰাজ্যৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰ গৌৰৱ অৰ্জন কৰে। জিলাসমূহৰ ভিতৰত চিৰাং জিলাত উত্তীৰ্ণ হাৰ সৰ্বোচ্চ হোৱাৰ বিপৰীতে নলবাৰী দ্বিতীয় আৰু বাক্সা তৃতীয় স্থানত আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে অসমৰ ৰাজ্যপাল গোলাব চন্দ কটাৰীয়াই উত্তীৰ্ণ প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি অনাগত দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ইফালে BTIৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে তামোলপুৰত এখন সংবাদমেল সম্বোধন কৰি BTCৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীবড়োৱে লগতে শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতে আৰু অধিক কৰণীয় আছে বুলি মত প্ৰকাশ কৰে। প্ৰথম পৰ্যায়ত কালি ৰাজ্যখনত লোকসভা নিৰ্বাচন অনুষ্ঠিত 5টা সমষ্টিৰ অন্তৰ্গত 14খন জিলাত ভোটগ্ৰহণ হোৱা EVMসমূহ 25টা ষ্ট্ৰং ৰুমত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে ষ্ট্ৰং ৰুমসমূহত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰাৰ লগতে চিচি কেমেৰাৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি EVMসমূহ ৰখাৰ ক্ষেত্ৰত প্ৰতিটো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে কালি ৰাজ্যখনৰ 5টা সমষ্টিত শান্তিপূৰ্ণভাৱে আৰু নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন হয়। ৰাজ্যখনত 75.95% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত যোৰহাট সমষ্টিত প্ৰায় 80%, ডিব্ৰুগড়ত 76.74%, কাজিৰঙাত 75%ৰ অধিক, লক্ষীমপুৰত 72%ৰ অধিক আৰু শোণিতপুৰত প্ৰায় 75% ভোটদাতাই ভোটদান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত 72.17%, ছিকিমত 80%ৰো অধিক, অৰুণাচল প্ৰদেশত 72%ৰ অধিক, মেঘালয়ত প্ৰায় 74%, মিজোৰামত 56%ৰ অধিক, নাগালেণ্ডত প্ৰায় 57% আৰু ত্ৰিপুৰাত সৰ্বাধিক 81%ৰো অধিক লোকে ভোটদান কৰে। ইপিনে বিহাৰত 48.88%, ছত্তীশগড়ত 67.56%, উত্তৰ প্ৰদেশত 60%ৰ অধিক, মহাৰাট্টত 61%ৰ অধিক, ৰাজস্থানত 57.25% আৰু পশ্চিমবংগত 81.91% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টিত হোৱা নিৰ্বাচনত সামগ্ৰিকভাৱে 68%ৰো অধিক ভোটদান হয়। এই পৰ্যায়ত দেশত মুঠ 1,625 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নীতিন গাডকাৰী, কিৰেণ ৰিজিজু, জিতেন্দ্ৰ সিং, সঞ্জীৱ বালিয়ান ইত্যাদি অন্যতম। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশ আৰু ছিকিমত কালি এটা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণো সম্পন্ন হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত 76.44% আৰু ছিকিমত 79.86% ভোটদান সম্পন্ন হয়। নিৰ্বাচন আয়োগে ভোটদাতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। ছত্তীশগড়ৰ বাস্তাৰৰ 56খন গাঁও আৰু গ্ৰেট নিকোবৰৰ সন্তন জনজাতিৰ লোকসকলে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে। এতিয়া খণ্টিক বাণিজ্যিক বিৰতি।
শুনক, এয়া কেৱল ফোনৰ এটা শব্দ নহয়, ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল। মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে, MSP বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি। আর মোদীজিক আগুয়াই লই যার গ্যারান্টি মোর। প্রথম ফলর চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত করক।
লোকসভা নির্বাচনের দ্বিতীয় পর্যায়ের ভোটগ্রহণের দিন চমু চাপি অহার লগে রাজনৈতিক দলসমূহে ব্যাপক তৎপরতা অব্যাহত রাখিছে। দ্বিতীয় পর্যায়ত রাজ্যখনের পাঁচটা সমষ্টি দৰং, ওদালগুৰি, করিমগঞ্জ, ডিফু, শিলচর আর নগাঁও সমষ্টির বাবে ভোটগ্রহণ করা হব। রাজনৈতিক দলসমূহে নিজ নিজ দলের প্রার্থীর সমর্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্রচার অব্যাহত রাখিছে। বিজেপির জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে কাইলৈ সন্ধিয়া শিলচরত এন ডি এর প্রার্থী পরিমল শুক্লবৈদ্যর হৈ ৰোড শ্বত অংশ লব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহত ৰাখিছে আৰু দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনত অলপতে প্ৰচাৰ চলোৱাৰ কথা। কাইলৈ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে শিলচৰত প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হয়। আজি ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এন ডি এৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জ, বৰখলা, ধলাই আৰু হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত হাইলাকান্দিৰ পৰা আমাৰ সংবাদদাতা নিলোৎপল দেৱে এইদৰে কয়।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অহা 26 এপ্ৰিল তাৰিখে কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ কাৰণে সকলো ৰাজনৈতিক দল আৰু নিৰ্দল প্ৰাৰ্থীসকলে নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। বিজেপিয়ে এই আসনত 2019 চনৰ বিজয়ী প্ৰাৰ্থী কৃপানাথ মালাক পুনৰ এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনফালে কংগ্ৰেছ দলে ৰাজ্যৰ বৰ্ষীয়ান আইনজীৱী হাফিজ ৰচিদ আহমেদ চৌধুৰীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে AIUDF দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কৰিমগঞ্জৰ ব্যৱসায়ী শাহাবুল ইছলাম চৌধুৰীক। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ লোকসভা আসনৰ কেইবাটাও সমষ্টিত প্ৰচাৰ অভিযান কৰিছে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই হাইলাকান্দি জিলাৰ আলগাপুৰত প্ৰচাৰ অভিযান কৰা দেখা গৈছে। AIUDF দলৰ সুপ্ৰিমো বদ্ৰুদ্দিন আজমলেও AIUDF দলৰ প্ৰাৰ্থী শাহাবুল ইছলামৰ বাবে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত ভোট ভিক্ষা কৰা দেখা গৈছে। ইতিমধ্যে দেখা গৈছে যে যি দুখন জিলাত লৈ কৰিমগঞ্জ লোকসভা সমষ্টি বিস্তীৰ্ণ হৈ আছে, হাইলাকান্দি আৰু কৰিমগঞ্জ, এই দুখন জিলাৰে জিলা প্ৰশাসনে নিৰ্বাচন সুষ্ঠু আৰু সুন্দৰভাৱে আয়োজনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। হাইলাকান্দি জিলাত মুঠ 602টা ভোট কেন্দ্ৰত এইবাৰ প্ৰায় 5.5 লাখ ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। আনফালে কৰিমগঞ্জ জিলাত প্ৰায় 9 লাখ লোকে এইবাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ অহা 26 এপ্ৰিল তাৰিখে প্ৰয়োগ কৰিব।
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁও জিলাৰ মিকিৰ ভিতৰত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত আজি অংশগ্ৰহণ কৰে। সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে দলীয় কৰ্মকৰ্তাসকলো উপস্থিত থাকে। সভাত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ নিৰ্বাচনী সংকল্পসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। আনহাতে নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ৰহা বিধানসভা সমষ্টিৰ কচুৱা তিনিআলিত আয়োজিত এখন নিৰ্বাচনী সভাত অংশ লয়। প্ৰাৰ্থীগৰাকীয়ে শাসনাধিষ্ঠিত দলক কঠোৰ ভাষাৰে সমালোচনা কৰি জনসাধাৰণক বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোটদান কৰিবলৈ আহান জনায়। তামোলপুৰৰ কাওবাহাত আজি দৰং ওদালগুৰি সমষ্টিৰ BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ দলৰ মুৰববী সাগ্ৰামা মহিলাৰে নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মহিলাৰে বিজেপি মিত্ৰজোঁটক তীব্ৰ ভাষাৰে সমালোচনা কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত দেশৰ 87টা সংসদীয় সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 1,198গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমৰ 60গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কৰিমগঞ্জত 24, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱৰাজ বংশী আৰু BPFৰ দুৰ্গা দাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধাশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ চৌধুৰী আৰু AIUDFৰ শাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ হৈ অমৰ সিং কিছু, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্ণাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে 8.6% মহিলা প্ৰাৰ্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থী 8.2% আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক 25 মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে কৰ্ণাটকত 21 আৰু উত্তৰ প্ৰদেশত 10 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। অৱশ্যে নাকচ হোৱা মনোনয়ন সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ বাবে 60 প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই পৰ্যায়ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন পৰহিলৈ অৰ্থাৎ 22 এপ্ৰিল। নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্ৰাৰ্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্ৰস্ত কৰা পক্ষই আম্মপক্ষ সমৰ্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে। সংবিধানৰ 324 অনুচ্ছেদৰ অধীনত প্ৰদত্ত ক্ষমতাৰ পৰিগেৰে এনে যিকোনো প্ৰকাৰৰ আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আয়োগে এই নিৰ্দেশ জাৰি কৰিছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ অধীনৰ তিদলী চিৰাং আৰু বিজনী বিধানসভা সমষ্টিতো নিৰ্বাচনী জিলা দুখনে এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰ সজাগতাৰ লক্ষ্যৰে বিজনী সমষ্টিত শুভংকৰ মুকলি কৰাৰ লগতে নতুন ভোটাৰ অংশগ্ৰহণেৰে এখন সজাগতামূলক ফেশ্বন শ্ব প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠানত প্ৰথমবাৰৰ ভোটদাতাসকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যৰে অন্যান্য কাৰ্যসূচী হাতত লোৱা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক সতী সাধিনীৰ আজি 500 স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অতুলনীয় ত্যাগ, স্বদেশ প্ৰেম আৰু পৰাক্ৰমৰ প্ৰতীক বীৰংগনা সতী সাধিনীয়ে নাৰী শক্তিৰ এক উজ্জ্বল নিদৰ্শন। চুতীয়া সাম্ৰাজ্যৰ ৰাণীগৰাকীৰ বৰ্ণাঢ্য জীৱনগাথাই বৃহত্তৰ অসমীয়া জাতি সদায় অনুপ্ৰাণিত কৰি থাকিব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বীৰংগনাগৰাকীক শ্ৰদ্ধা প্ৰদৰ্শন কৰে। নিৰ্বাচনী তৎপৰতাৰ মাজতে আজি মহানগৰ হাতীগাঁও আৰক্ষীয়ে 9 ব্যক্তিক চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত আটক কৰিছে। ভেটাপাৰা অঞ্চলৰ এটা হোমষ্টেৰ পৰা আটক কৰা ব্যক্তিকেইজন প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আটক কৰা অভিযুক্তকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাইবাৰ ক্ৰাইম শাখালৈ হস্তান্তৰিত কৰিছে। ইফালে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিভাগসমূহ সষ্টম হৈ থকাৰ সময়তে আজি চিৰাং জিলাৰ ৰুণীখাটাত 3 অবৈধ ভূটানী মদৰ কণ্টেইনাৰ জব্দ কৰা হয়। গোপন তথ্যৰ ভিত্তিত বঙাইগাঁও আবকাৰী বিভাগৰ উদ্যোগত আৰু চিৰাং কোকৰাঝাৰ আবকাৰী বিভাগৰ সহযোগত চলোৱা অভিযানত প্ৰায় 2,70,00,000 টকা মূল্যৰ সুৰা জব্দ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। উত্তীৰ্ণৰ শতকৰা হাৰ 75.7%। উত্তীৰ্ণৰ হাৰত চিৰাং জিলা শীৰ্ষস্থানত। লোকসভা নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ব্যাপক হাৰত প্ৰচাৰ অভিযান। কাইলৈ জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহৰ শিলচৰত ৰোড শ্বত অংশগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত 25 ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰে EVMসমূহ ৰখাৰ ব্যৱস্থা গ্ৰহণ। ভোটগ্ৰহণ আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ছপা মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত নিৰ্বাচন আয়োগৰ বাধা আৰোপ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।